আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। দেশৰ 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96টা লোকসভা সমষ্টিত অহা 13 মে'ত হ'বলগীয়া চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে। কাইলৈ এই পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে সামৰণি পৰিব। নিৰ্বাচনী প্ৰচাৰৰ সামৰণিৰ এদিন পূৰ্বে ভাৰতীয় জনতা পাৰ্টী, ভাৰতীয় জাতীয় কংগ্ৰেছ, তৃণমূল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে ব্যাপক প্ৰচাৰ চলাইছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰ আৰু তেলেংগানাত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি সন্ধিয়া ওড়িশাত হ'বলগীয়া ৰোড শ্বত অংশগ্ৰহণ কৰিব। ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি হাৰিয়ানাৰ পঞ্চকুলাত আম্বালা লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ ৰোড শ্বত অংশগ্ৰহণ কৰে। অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ বেৰেকপুৰত অনুষ্ঠিত জনসভাত অংশগ্ৰহণ কৰে। ইপিনে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আৰু সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে উত্তৰ প্ৰদেশৰ কনৌজত আজি অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণত বিজেপিক সমালোচনা কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা যোগী আদিত্যনাথে গোৰখপুৰত অনুষ্ঠিত নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰে। চতুৰ্থ পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশতো প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ চলায়। গুৱাহাটীত আজি কমনৱেলথ সংসদীয় সংস্থাৰ উত্তৰ পূব সংমণ্ডলৰ কাৰ্যনিৰ্বাহকৰ বৈঠক অনুষ্ঠিত হয়। উত্তৰ পূবৰ 8খন ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষই অংশগ্ৰহণ কৰা এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অৰুণাচল বিধানসভাৰ অধ্যক্ষৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত 8টা তৰাযুক্ত সংস্থাৰ নতুন লগ' ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ এই বৈঠকতে উত্তৰ পূব সংমণ্ডলৰ নতুন কমিটি গঠন কৰা হয়। নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ চাৰিংগেইন লংকুমাৰক নতুন কমিটীৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। আনহাতে অসম বিধানসভাৰ সচিব দুলাল পেগুৱে সঞ্চালক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে কমনৱেলথ সংসদীয় সংস্থাৰ উত্তৰ পূব সংমণ্ডলৰ পৰৱৰ্তী বৈঠক মিজোৰামত অনুষ্ঠিত হ'ব। দেশৰ উচ্চতম ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ খণ্ড বিচাৰপীঠৰ আদালতে সুৰা নীতি গোচৰত তিহাৰ জেলত বন্দী হৈ থকা কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন অহা 1 জুনলৈ মঞ্জুৰ কৰিছে। অহা 2 জুনত কেজৰিৱালক জেইল কৰ্তৃপক্ষৰ ওচৰত আম্মসমৰ্পণ কৰিবলৈ আদালতে নিৰ্দেশ দিয়ে। আদালতে দুয়োপক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ অন্তত ন্যায়াধীশদ্বয়ে দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীকেজৰিৱালৰ জামিন আবেদন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে যোৱা 21 মাৰ্চত বিধি বলবৎকাৰী সঞ্চালকালয়ে সুৰা নীতিৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। ইপিনে কেজৰিৱালৰ জামিন মঞ্জুৰ কৰাৰ পাছতে আম আদমী পাৰ্টীয়ে উচ্চতম ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰে। এখন সংবাদমেল সম্বোধন কৰি আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা সৌৰভ ভৰদ্বাজ আৰু আতিশীয়ে এয়া সত্যৰ জয় বুলি অভিহিত কৰে। জেলৰ পৰা ওলোৱাৰ পাছত কেজৰিৱালে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাব বুলি আম আদমী পাৰ্টীয়ে জানিবলৈ দিয়ে। অক্ষয় তৃতীয়া উপলক্ষে আজি অযোধ্যাৰ ৰাম মন্দিৰত ৰামলাল্লাক অসমৰ বিখ্যাত এৰী আৰু মুগা সূতাৰে প্ৰস্তুত কৰা বিশেষ বস্ত্ৰ পৰিধান কৰোৱা হয়। ৰাম মন্দিৰৰ অফিচিয়েল ডিজাইনাৰ মনীষ ত্ৰিপাঠীয়ে শিশু ৰামৰ বাবে এই বিশেষ সাজ প্ৰস্তুত কৰিছে। এই বিশেষ পোছাকৰ সৈতে অসমৰ বস্ত্ৰ শিল্পৰ প্ৰতিচ্ছবি ভগৱান ৰামৰ জৰিয়তে বিশ্ববাসীৰ ওচৰত প্ৰদৰ্শন কৰাৰ চেষ্টা চলোৱা হৈছে। প্ৰায় 45 দিনৰ অন্তত এই সাজ প্ৰস্তুত কৰা হয়। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰামলাল্লাক অসমৰ এৰী আৰু মুগা সূতাৰে প্ৰস্তুত কৰা সাজ পৰিধান কৰোৱাত সন্তুষ্টি প্ৰকাশ কৰি অসমবাসীয়ে ভগৱান ৰামক ভক্তিৰ উপহাৰ আগবঢ়োৱা বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত কৰা হয়। শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এই দিৱসৰ সৈতে সংগতি ৰাখি আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক তথা মিডিয়া কোষৰ অধ্যক্ষ প্ৰশান্ত জ্যোতি বৰুৱাক 2024 বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ভাৰতীয় সাংবাদিক সংঘৰ সচিব প্ৰধান সাবানায়ক চেলভা কুমাৰস্বামী প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খেলত চেন্নাই ছুপাৰ কিংছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।